وَمِنَ النَّاسِ مَن يَتَّخِذُ مِن دُونِ اللَّهِ أَندَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ وَالَّذِينَ آمَنُوا أَشَدُّ حُبًّا لِلَّهِ وَلَوْ يَرَى الَّذِينَ ظَلَمُوا إِذْ يَرَوْنَ الْعَذَابَ أَنَّ الْقُوَّةَ لِلَّهِ جَمِيعًا وَأَنَّ اللَّهَ شَدِيدُ الْعَذَابِ
আর মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষ ৰূপে গ্ৰহণ কৰে। সিহঁতে সিহঁতক সেইদৰেই ভাল পায় যিদৰে আল্লাহক ভাল পাব লাগে। আনহাতে মুমিনসকলে আল্লাহক সৰ্বাধিক ভাল পায়। আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আজাব দেখিবলৈ পালেহেঁতেন তেন্তে সিহঁত নিশ্চিত হ'লহেঁতেন যে নিশ্চয় সকলো শক্তি আল্লাহৰেই আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।